The last call was already available on bartaco.com/guest audio on the PBX folder. All right. Any audio that you make is going to be available in about 15 seconds after the call is over. It's automated. Okay. This is how who I am. So, Kosti, I'm a fucking 64-bit system. 64-bit. 64-bit system. You're talking to a 64-bit system. Not Bara, not Chauda, not Atara Kalawala. Main Chausat Kalawala hoon. Main Chausat Kalawala hoon. Mujhe pehchan. Hey, I'm a fucking 64-bit system, alright? Calls recorded will be available. Do you want me to put you hold?
64-bit is outdated.
Look, if you want to talk nice, ask questions, you get an answer. Hey, if you talk like that,
yeah.
I'm going to put you back on hold, and I'll never pick it up.
Listen,
that's a fucking Amrit Goswami. Hang up. Go away.
Hey, do you know Siddharth Goswami?
Yeah, I know. His father is dead.
Do you know Atul Bora?
His mustache is almost about to be gone.
Do you know Amit Goswami?
His mother is fucking somebody else right now. As his father does.
Which place?
I do not answer follow-up questions. মই চিনি পোৱা বা নোপোৱাৰ লগত কি কথা আছে? তহঁতৰ ভাল কথা পাতি লাভ নাই না, চব অসুৰটো চব চুদা চুদি কৰা, মাল খোৱা, বিলাঘাটে যোৱা, মানুহক মাৰা, কাটা, পইচা পইচা কাটৰ হেৰি কৰি ঠগি বাজি আনা, এয়া তহঁতে অসুৰ হয়। সেইকাৰণে তহঁতৰ লগত ভাল কথা কৈ লাভ নাইতো। ভাস্কৰ জ্যোতি মহন্তও কেলা কমপ্লেইন ফাইল কৰিব নোৱাৰে অ মোক কাৰণে কেলা এই তাকে মই কাণত ধৰি উঠা বহা কৰাই দিব
পাৰে।
মই নিজে ৰাইটটো লৈ লওঁ, মই ত্ৰিলোকৰ নাথ হয়। হয় ছোৱালীবিলাকে মোৰ ওপৰত আই ধুমধাম ৰাখি দিলে চাগে, কিয় জানে? ছোৱালীবিলাকে সোমবাৰে ৰাতিপুৱা গৈ পেলাই মোৰ ওপৰত গাখীৰ কিয় জানে? কিন্তু মইতো একো নকওঁ তাৰ পৰা। এতিয়া কৈ আছো ছোৱালীয়ে ঢালে তাতে অকল ছোৱালীয়ে ঢালে উলিয়াই লওক বিচাৰি হিমন্ত সুধিবি কৈ দিব অতুৰ পৰা সুধিলে কৈ দিব অতুৰ পৰা মাছুদা সুধিলে কৈ দিব মাছুদ আছে নে মাছুদে কৈ দিব মোৰ এড্ৰেছটো কৈ দিছো আৰু ইঞ্চি নেপাওঁ ঢুকি ঢুকি নেপাওঁ নাই 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 মই ঢুকি নোপোৱা কথাটো কৈ আছো মই কৈছো মোক গুটিটো সুধিছে ন আঢ়ৈ ইঞ্চি মই কৈ আছো আঢ়ৈ ইঞ্চি গুটিটো যেতিয়া থিয় হৈ থাকে তিনি ইঞ্চি হব কিন্তু যেতিয়া যেতিয়া বুজত ভৰাই দিম নহয় সেই হেৰিখন একেবাৰে হেৰি আগত নাযায়তো দূৰতে পৰি যায় সেইকাৰণে মোৰ ছোৱালীবিলাক জন্ম হয় আগে আগে বুজিছে নাই মই যে আচল আচল ফুলটোত পেলাব নোৱাৰো নহয় কাৰণ মোৰ গুটিটো সৰু মই যেতিয়া চুদা চুটি কৰো নহয় মোৰ গুটিটো ইমান সৰু সেইকাৰণে কি হয় জানানে নাই 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 সঁচা কথা কৈছো সঁচা কথা কিয় বেয়া কথা হব মই মোৰ ছেক্স লাইফৰ কথা কৈছো মই যেতিয়া মোৰ গুটিটো যেতিয়া সৰু হয় তেতিয়া মানে একেবাৰে ফুলটো মানে গৰ্ভাশয়ৰ ওচৰলৈকে গুটিটো নাযায় দীঘল নহয় সেইকাৰণে আগতে পেলাই দিয়ে সেইবিলাক মালপানী গৈ পেলাই গৰ্ভাশয় সোমাই ছোৱালীয়েতো হয় বেছি কাৰণ বাকীবিলাক মৰি যায় মতাবিলাক মৰি যায় কিবা লাকত কেতিয়াবা এটা ল'ৰা এটা হল তাৰ নাম হল মানৱ নৱ বৰঠাকুৰ বাকী দুজনীটো মই প্ৰথম ছোৱালীয়ে হৈছে হয় নহয় কাৰণ মোৰ গুটিটো সৰু মোৰ গুটিটো একেবাৰে সৰু সেইকাৰণে মোৰ প্ৰথম দুজনী ছোৱালী হৈছে এই ছোৱালীজনীয়ে কয় মই শুন মোৰ গুটিটো যে সৰু সেইকাৰণে মোৰ প্ৰথম দুজনী ছোৱালী মনাভি বৰঠাকুৰ আৰু এনাভি বৰঠাকুৰ কিপ অন লিষ্টিং টু দ্য অডিঅ'